আদিপুস্তক 34 অধ্যায়। দিনাৰ ভস্ততাৰ প্ৰতিশোধ। লেয়াৰ গৰ্ভত দিনা নামেৰে জাকুবৰ যিগৰাকী ছোৱালী জন্ম হৈছিল, তাই এদিন সেই ঠাই ছোৱালীবোৰৰ লগত দেখা কৰিবলৈ ওলাই গৈছিল। তেতিয়া ছিকিম নামৰ সেই দেশৰ ৰজা হিব্ৰিয়া সমূৰৰ পুতেকে তাইক দেখা পালে। ছিকিমে দিনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে। ছিকিম জাকুবৰ জীয়েক দিনাৰ প্ৰেমত পৰি আকৰ্ষিত হৈছিল। তেওঁ দিনাক ভাল পাইছিল আৰু তাইৰ লগত মৰমেৰে কথা পাতিছিল। ছিকিমে নিজৰ বাপেক হমুৰক ক'লে, আপুনি এই ছোৱালীগৰাকীক মোক বিয়া কৰাই দিয়ক। জীয়েক দিনাক যে সেই ল'ৰাজনে বেয়া ব্যৱহাৰ কৰিলে জাকুবৰ কাণত পৰিল। সেই সময়ত জাকুবৰ পুত্ৰসকল পথাৰত পশুধন চৰাবলৈ গৈছিল। সেয়ে তেওঁলোক আহি নোপোৱালৈকে জাকুব মনে মনে থাকিল। ছিকিমৰ বাপেক হমুৰ জাকুবেৰে সৈতে কথা বতৰা হ'বলৈ ওলাই আহিল। এই বিষয়ে শুনি জাকুবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল। তেওঁলোকে মনত যিমান কষ্ট পালে সিমান বেছিকৈ খঙত জ্বলিও উঠিল, কিয়নো জাকুবৰ জীয়েকৰ প্ৰতি বেয়া ব্যৱহাৰ কৰি ছিকিমে ইজৰাইলৰ প্ৰতি এক অপমানৰ কাৰ্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল। সমূৰে তেওঁলোক সকলোকে ক'লে, মোৰ পুত্ৰ ছিকিমে আপোনালোকৰ ছোৱালীক ভাল পায়, অনুগ্ৰহ কৰি তাইক আপোনালোকে মোৰ পুত্ৰলৈ বিয়া দিয়ক। ইয়াৰ দ্বাৰাই আপোনালোকৰ সৈতে আমাৰ বিবাহৰ এক ব্যৱস্থা হ'ব। আপোনালোকৰ জীয়ৰী আমালৈ দিয়ক আৰু আমাৰ জীয়ৰীকো আপোনালোকে বিয়া কৰি গ্ৰহণ কৰিব পাৰিব। আপোনালোকে আমাৰ মাজতে বাস কৰক, আপোনালোকৰ কাৰণে এই দেশ মুকলি হৈ আছে, ইয়াতে থাকি বেহা বেপাৰ কৰি ঐশ্বৰ্যবন্ত হওক। ছিকিমেও দিনাৰ বাপেক আৰু ভায়েক ককায়েকসকলক ক'লে, আপোনালোকে মোলৈ এই অনুগ্ৰহ দান কৰক, আপোনালোকে মোক যিহকে ক'ব মই তাকেই কৰিম। বিয়াৰ ধন আৰু উপহাৰ হিচাপে আপোনালোকে যিহকে দাবী কৰিব মই সেই সকলো আপোনালোকক দিম। আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক, যিহেতু ছিকিমে তেওঁলোকৰ ভনীয়েক দিনাক ভস্ত কৰিলে। সেয়ে জাকুবৰ পুতেকসকলে ছিকিম আৰু তেওঁ বাপেক হমুৰক চলনাৰে উত্তৰ দিলে। তেওঁলোকে ক'লে, আমি এনে কাম কৰিব নোৱাৰোঁ যাৰ সুন্নত কৰা হোৱা নাই। এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়। কেৱল এটা কাৰ্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ'ব পাৰোঁ। সেয়া হৈছে আপোনালোকৰ প্ৰত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ সুন্নত হ'ব লাগিব। তেতিয়া আমি আপোনালোকলৈ আমাৰ ছোৱালী দিম, আপোনালোকৰ ছোৱালীবোৰকো আমি গ্ৰহণ কৰিম, আৰু আমি আপোনালোকৰ সৈতে নিৰ্বাহ কৰি এক জাতি হ'ম। কিন্তু যদি আপোনালোকে আমাৰ কথা নুশুনে আৰু সুন্নত হ'বলৈ মান্তি নহয়, তেনেহ'লে আমাৰ ছোৱালীক লৈ আমি ইয়াৰ পৰা গুচি যাম। তেওঁলোকৰ কথাত হমুৰ আৰু তেওঁৰ পুতেক ছিকিমে সন্তোষ পালে। পৰিয়ালৰ সকলোতকৈ সন্মানিত ব্যক্তি যুৱক ছিকিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে, কাৰণ তেওঁ জাকুবৰ জীয়েকক বৰ ভাল পাইছিল। পাছত হমুৰ আৰু তেওঁৰ পুতেক ছিকিমে তেওঁলোকৰ নগৰৰ দুৱাৰ মুখলৈ গৈ নগৰৰ লোকসকলৰ সৈতে কথোপকথন কৰিলে। তেওঁলোকে ক'লে, এই লোকসকল আমাৰ সৈতে মিলেৰে আছে, তেওঁলোক থাকিবৰ কাৰণে আমাৰ দেশত যথেষ্ট এক বিস্তৃত ঠাই আছে, তেওঁলোক ইয়াতেই থাকক আৰু বেহা বেপাৰ কৰক, আমি তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাই আনিম আৰু আমাৰ ছোৱালীকো তেওঁলোকলৈ দিম। কিন্তু মাথোন এটা কথাহে আছে, তেওঁলোক যেনেকৈ সুন্নত হোৱা লোক আমিও প্ৰত্যেক পুৰুষেও তেনেকৈ সুন্নত হ'লেহে তেওঁলোক আমাৰ কথাত আমাৰ মাজত নিৰ্বাস কৰি এক জাতি হ'বলৈ মান্তি হ'ব। তেওঁলোকৰ পশুধন আৰু সা সম্পত্তি অৰ্থাৎ সকলো জীৱ জন্তুৱেই জানো আমাৰ নহ'ব। গতিকে আহক আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁ হওক, তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব। তেতিয়া নগৰৰ সকলো মানুহে হমুৰ আৰু তেওঁৰ পুতেক ছিকিমৰ কথাত মান্তি হ'ল আৰু প্ৰত্যেক পুৰুষৰ সুন্নত কৰা হ'ল। তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দিনাৰ ককায়েক অৰ্থাৎ জাকুবৰ দুজন পুতেক চিমিউন আৰু লেবিয়ে তৰোৱাল লৈ হৰ্থাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে। তেওঁলোকে হমুৰ আৰু চিখিমক তৰোৱালৰ ধাৰাৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দিনাক উলিয়াই আনিলে। ভনীয়েকক ভস্ত কৰাৰ কাৰণে জাকুবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে। নগৰৰ ভিতৰত আৰু পথাৰত চৰি থকা তেওঁলোকৰ যিমান মেৰচাক, ছাগলী, গৰু, গাধ আদি আছিল, সেই সকলো তেওঁলোকে লৈ গ'ল। তেওঁলোকে লোকসকলৰ ধন সম্পত্তি, ভাৰ্যা আৰু তেওঁলোকৰ শিশুসকলক বন্দী কৰি নিলে। এনেকৈ ঘৰত থকা বস্তুবোৰৰো তেওঁলোকে লুট কৰি নিলে। জাকুবে চিমিউন আৰু লেবিক ক'লে, তোমালোকে এই দেশ নিবাসী কনানিয়া আৰু পৰজীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্ৰ কৰি বিপদত পেলালা। মোৰ লোক সংখ্যাত তাকৰ, যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্ৰমণ কৰে তেতিয়া মই সপৰিবাৰে বিনষ্ট হ'ম। তাতে চিমিউন আৰু লেবিয়ে ক'লে, চিখিমে আমাৰ ভনীক জানো বেইচাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল।